এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। ৰাজ্য চৰকাৰে এতিয়াৰে পৰা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰ মাচুল আন ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি দিছপুৰৰ জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ পাছত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে প্ৰাদেশিকীকৃত মহাবিদ্যালয় বিদ্যালয়ৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ দৰমহা প্ৰতিবছৰে 6% বৃদ্ধিৰ ক্ষেত্ৰতো মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ পূৰ্বে এনে কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা নাছিল বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীসভাই অসুবিধাজনক স্থানত কৰ্মৰত শিক্ষয়িত্ৰীসকলে 5 বছৰ একোখন ঠাইত কাম কৰাৰ পাছত বদলিৰ সুবিধা লাভ আৰু শিক্ষকসকলে 7 বছৰ কাম কৰাৰ পাছত বদলিৰ সুবিধা লাভতো অনুমোদন জনায়। মহিলা সবলীকৰণেৰে ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালীকৰণৰ ৰূপান্তৰমুখী যাত্ৰা চৰকাৰে অব্যাহত ৰাখিছে। শোণিতপুৰ জিলাৰ ৰাঙাপাৰাত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত চেক বিতৰণ কৰি দিয়া ভাষণত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। ডঃ শৰ্মাই কয় যে মহিলা নেতৃত্বাধীন বিকাশ তথা গ্ৰামাঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যৰ 41টা সমষ্টিৰ আত্মসহায়ক গোটৰ মহিলাসকলক ইয়াৰ জৰিয়তে অৰ্থনৈতিকভাৱে সবল কৰি গ্ৰাম্য অৰ্থনীতিৰ পথ প্ৰশস্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ৰাঙাপাৰা সমষ্টিৰ 28,827গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক উদ্যমিতা পুঁজিৰ 10,000 টকাকৈ চেক প্ৰদান কৰে। অসম চৰকাৰৰ শ্ৰম কল্যাণ বিভাগৰ উদ্যোগত ডিব্ৰুগড় জিলাৰ চাবুৱাৰ দিনজয় খেলপথাৰত আজি শ্ৰমিক কল্যাণ দিৱস পালন কৰা হয়। চাহ জনগোষ্ঠীয় নেতা প্ৰয়াত সন্তোষ কুমাৰ টপনৰ জন্মবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে 23 নৱেম্বৰৰ দিনটো শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে শ্ৰমিকসকল হৈছে সমাজৰ চালিকা শক্তি তথা ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত সময়ছোৱাত শ্ৰমিকসকলৰ জীৱনৰ আমূল পৰিৱৰ্তন ঘটিছে বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে যোৱা 11 বছৰত শ্ৰমিকসকলৰ বাবে আৰ্থসামাজিক নিৰাপত্তা, মৰ্যাদা আৰু প্ৰাপ্য অধিকাৰ সুনিশ্চিত কৰিছে। অনুষ্ঠানত অংশ লৈ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই সমাজকৰ্মী, শ্ৰমিক নেতা তথা শিক্ষাবিদ সন্তোষ কুমাৰ টপনৰ চাহ জনজাতিৰ কল্যাণৰ দিশত আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰে। তেওঁ লগতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে জনগোষ্ঠীটোৰ কল্যাণৰ হকে লোৱা পদক্ষেপ সন্দৰ্ভতো আলোকপাত কৰে।
কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ শ্ৰমৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ আশা আকাংক্ষা অনুভৱক হৃদয়ংগম কৰি তেওঁলোকৰ জীৱনবিলাক সুখময় কৰি তুলিবৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। মই ভাবো যে আমাৰ যি শ্ৰম বিভাগ আছে, এই শ্ৰম বিভাগৰ লগত আমাৰ শ্ৰমিকসকলে সঘন যোগাযোগ কৰি কেনেধৰণেৰে চৰকাৰে লোৱা আঁচনিসমূহ আপোনালোকে তাৰ লাভ ল'ব পাৰে সেই বিষয়ে আমি সকলোৱে সচেতন হোৱা প্ৰয়োজন।
কাৰ্বি আংলং জিলাৰ ডিফু ক্লাবত আজি সন্ধিয়া বিশিষ্ট সাংবাদিক নগেন বৰাৰ কাৰ্বি সমাজ আৰু সংস্কৃতি নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক ৰংবং টেৰাঙে জ্যেষ্ঠ সাংবাদিকগৰাকীৰ এই নৱতম গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে। কাৰ্বি জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতিক আধাৰ কৰি লিখা বৰ্ষীয়ান সাংবাদিকগৰাকীৰ এই গ্ৰন্থখনে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিব বুলি শ্ৰীটেৰাঙে মন্তব্য কৰে। অনুষ্ঠানত পদ্মশ্ৰী বঁটাৰে সন্মানিত ধনেশ্বৰ ইংতি, বিশিষ্ট সাহিত্যিক পবিত্ৰ ৰাভাকে ধৰি ভালেসংখ্যক গ্ৰন্থপ্ৰেমী লোকে অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ আমিনগাঁৱত আজি আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে মণিপুৰৰ পৰা 2খন বাহনেৰে নামনি অসমলৈ মাদক দ্ৰব্যখিনি সৰবৰাহ কৰাৰ সময়তে গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে চলোৱা অভিযানত এই সামগ্ৰীসমূহ জব্দ কৰা হয়। বাহনখনৰ পৰা মাদক দ্ৰব্য ভৰ্তি 50টা পেকেট আৰক্ষীয়ে উদ্ধাৰ কৰিছে। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 5.5 কোটি টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। ডিব্ৰুগড় নগৰৰ মোহনাঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱাৰ সময়ত আজি এজন যুৱক সন্ধানহীন হয়। যুৱকজন আমোলাপট্টিৰ সীমান্ত বৰুৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। ঘটনাৰ খবৰ পোৱাৰ পাছতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বাহিনীয়ে যুৱকজনৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান চলাই যদিও আন্ধাৰ হোৱাৰ বাবে অভিযান স্থগিত ৰাখিবলগীয়া হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05